নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি লিখে, এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলিও বহুতে আমাক জনায়। আৰু তেনেকুৱা চিঠিবিলাকে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন TWR ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন TWR ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আপুনি যদিহে আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনিছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছো, নহয়নে বাৰু? চমুকৈ আমি এই পুস্তকখন মলাখী বুলিয়েই কওঁ। যোৱা অনুষ্ঠানটো শুনিছিলনে বাৰু? কি আলোচনা কৰিছিলো আপোনাৰ মনত আছেনে? যোৱা অনুষ্ঠানত এই মলাখী পুস্তকখনৰ 1 অধ্যায়ৰ 2 পদৰ পৰা 7 পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলো, নহয়নে বাৰু? ইছৰাইল জাতিৰ পুৰোহিতসকলৰ দুখ ধৰি ঈশ্বৰে কিছুমান কথা কৈছিল, সেই বিষয়ে আমি আলোচনা কৰিছিলো, হয়তো আপোনাৰ মনত আছে। আজিৰ অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ 1 অধ্যায়ৰ 8 পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছো। কিন্তু আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ, কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ, কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা, আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, মলাখী ভাৱবাদীৰ যোগেদি ঈশ্বৰে ইছৰাইলীয় লোকসকলক সমালোচনা কৰি কথা কোৱা আমি এতিয়া পাইছো। ইছৰাইল জাতিৰ লোকসকলে বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা উভতি আহি নিজৰ দেশত থিতাপি লৈছিল আৰু তেওঁলোকৰ মন্দিৰো নিৰ্মাণ কৰি লৈছিল। প্ৰায় 100 বছৰমান পাৰ হৈ গৈছিল। মন্দিৰত উপাসনা আদিও নিয়মিতভাৱে চলি আছিল, কিন্তু ঈশ্বৰে তেওঁলোকৰ দুখ আঙুলিয়াই দিছে। তেওঁলোকৰ দুখনো কি সেই বিষয়ে আজিও আমি পঢ়িবলৈ পাম। পাঠ কৰি দিব খুজিছো 8 নম্বৰ পদটো, মলাখী 1 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। যদিহে আপোনাৰ লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে বাইবেল নাই আমি পাঠ কৰি দিম, অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, আৰু যেতিয়া তোমালোকে বলিদানৰ অৰ্থে অন্ধ পশু উৎসৰ্গ কৰা সেইটো বেয়া নহয়, আৰু যেতিয়া তোমালোকে খুৰা আৰু ৰুগীয়া পশু উৎসৰ্গ কৰা সেইটো বেয়া নহয়, তোমাৰ দেশাধিপতিৰ আগত তাক উপহাৰস্বৰূপে দিয়াচোন। বাহিনীবিলাকৰ জিহুৱাই কৈছে, তেওঁ তোমালৈ প্ৰসন্ন হ'বনে বা তোমাকে গ্ৰাহ্য কৰিবনে? আৰু যেতিয়া তোমালোকে বলিদানৰ অৰ্থে অন্ধ পশু উৎসৰ্গ কৰা সেইটো বেয়া নহয়, আৰু যেতিয়া তোমালোকে খুৰা আৰু ৰুগীয়া পশু উৎসৰ্গ কৰা সেইটো বেয়া নহয়। ইছৰাইল জাতিৰ লোকবিলাকে মন্দিৰত ঈশ্বৰৰ উদ্দেশ্যে আগবঢ়োৱা পশু বলিবোৰ ক্ষেত্ৰতেই ঈশ্বৰে দুখ ধৰিছিল। ঈশ্বৰে ইছৰাইল জাতিক আগতেই এই কথাটো পৰিষ্কাৰভাৱে জনাই দিছিল যে কোনোধৰণৰ ঘূণীয়া, অসুচী বা তেনেধৰণৰ জীৱ জন্তু বলি হিচাপে আগবঢ়াব নালাগে। অৰ্থাৎ আমি এই কথাও ক'ব পাৰোঁ যে যদিহে আপুনি দুৰ্গত লোকক সাহায্য দিবলৈ আপোনাৰ আগতে পিন্ধা পুৰণি কাপোৰ আগবঢ়ায়, তেতিয়া তাৰ বাবে ঈশ্বৰে আপোনাক কিবা কৃতিত্ব দিব বুলি আপুনি নাভাবিব। অৱশ্যে আমি ভুল বুজা উচিত নহয়। আগতে ব্যৱহাৰ হোৱা কাপোৰ কানি আদিও আনক সাহায্য দিয়াত ব্যৱহাৰ হ'ব পাৰে, কিন্তু যেতিয়া আমি তেনেকুৱা কিবা এটা দান কৰোঁ তেতিয়া ত্যাগপূৰ্ণভাৱে ঈশ্বৰলৈ দান আগবঢ়োৱা নহয়। ঈশ্বৰে ইছৰাইলীয় লোকসকলক কি পৰামৰ্শ দিছিল শুনকচোন। লেবিয়া পুস্তকৰ 22 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদৰ পৰা 23 নম্বৰ পদলৈকে পঢ়ি দিম। কিন্তু তোমালোকে ঘূণ থকা একোকে উৎসৰ্গ নকৰিবা, কিয়নো সেয়ে তোমালোকৰ পক্ষে গ্ৰহণ নহ'ব। কোনো লোকে যদি প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে নাইবা ইচ্ছামতে এনেই দিবৰ অৰ্থে গৰু কি মেৰ কি ছাগৰ জাকৰ পৰা মংগলাৰ্থক বলি জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰে, তেন্তে গ্ৰহণ হ'বৰ নিমিত্তে সেয়ে নিঘূণ হ'ব লাগে, তাত কোনো ঘূণ থাকিব নালাগে। কণা কি ঠেং ভগা কি খুন হোৱা কি পূজ পানী বৈ থকা কি খহুৱা কি নিকৰি বন্ধা এনে পশু তোমালোকে জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ নকৰিবা, আৰু তাৰ একোকে জিহুৱাৰ নিমিত্তে অগ্নিকৃত উপহাৰস্বৰূপে যজ্ঞপেদীত নুতুলিবা। আৰু অধিক অংগ কি কমটি অংগ থকা গৰু মেৰ বা চাক পোৱালি ইচ্ছামতে এনেই দিয়া উপহাৰস্বৰূপে উৎসৰ্গ কৰিব পাৰা, কিন্তু প্ৰতিজ্ঞা সিদ্ধ কৰিবৰ অৰ্থে সেয়ে গ্ৰহণ নহ'ব। ঈশ্বৰে আচলতে তেওঁলোকক এই কথা কৈছিল যে তেওঁলোকে যি পশু বলি হিচাপে আগবঢ়ায় সেই বলিটো আচলতে পিছলৈ আহিবলগীয়া প্ৰভু যীশুখ্ৰীষ্টৰ এটা প্ৰতীক, আৰু প্ৰভু যীশু হৈছে জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ সম্পূৰ্ণ শুদ্ধ সিদ্ধ মেৰ পোৱালি। যিকোনো ধৰণৰ ঘূণীয়া বা খুঁত থকা কোনো বলি আগবঢ়োৱা মানে প্ৰভু যীশুক অপমান কৰাৰ নিচিনা কথা। এই কথাটো যদি তেওঁলোকে লেবিয়া পুস্তকত বুজি পোৱা নাছিল, তেনেহলে দ্বিতীয় বিৱৰণত ঈশ্বৰে তেওঁলোকক কথাটো আকৌ বুজাই দিছে। পাঠ কৰি দিম 2 বিৱৰণৰ 15 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদ। যদি তাত কোনো ঘূণ থাকে, অৰ্থাৎ সি যদি খুৰা বা কণা বা আন প্ৰকাৰৰ কোনো ঘূণ থকা হয়, তেন্তে তুমি তোমাৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্য তাক উৎসৰ্গ নকৰিবা। আৰু মলাখী ভাৱবাদীৰ দিনত আচলতে এনেকুৱাই ঘটি আছিল। ধৰক ইফ্ৰাইমৰ পাহাৰীয়া অঞ্চলত এজন মানুহৰ খুব ভাল ভাল গৰু ছাগলী আছিল। তেওঁ পশুপালনৰ প্ৰতিযোগিতাত সদায় পুৰস্কাৰ পায়। কিন্তু এদিন তেওঁৰ সকলোতকৈ ধুনীয়া পশুটোৱেই বেমাৰত পৰিল। তেওঁ ডাক্তৰ মাতিলে আৰু ডাক্তৰে ক'লে, এই পশুটো আৰু বাচিব বুলি মই নাভাবোঁ। তেতিয়া মানুহজনে ক'লে, মই পশুটো এখন ট্ৰাকত উঠাই বেগাবেগিকৈ মন্দিৰলৈ লৈ যাম আৰু তাতেই তাক বলি হিচাপে আগবঢ়াম। যেতিয়া মানুহজনে সেই জন্তুটো লৈ আনিলে, তেতিয়া সেইটো বেমাৰী বুলি পুৰোহিতসকলেও চিনি পালে। কিন্তু তেওঁলোকে আপত্তি নকৰি পশু বলি দিয়া ৰীতি পালন কৰিলে, কাৰণ মানুহজন ইফ্ৰাইমৰ এজন মাতব্বৰ মানুহ। কিন্তু যেতিয়া মানুহবিলাকে সেই ধুনীয়া বিখ্যাত পশুটো বলি হিচাপে আগবঢ়োৱা দেখিলে, তেতিয়া প্ৰশংসা কৰি কৰি ক'লে, চোৱাচোন চোৱা, তেওঁ কিমান উদাৰ! তেওঁৰ সকলোতকৈ শ্ৰেষ্ঠ সেই ধুনীয়া পশুটোকে ঈশ্বৰলৈ বলি হিচাপে আগবঢ়াইছে। মলাখীৰ দিনত যি ঘটিছিল, আজি বাৰু আমি তেনেকুৱা কি কৰোঁ? পাচনি পৌলে শেষকালত মানুহবিলাক ভক্তিৰ আকাৰধাৰী, কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হ'ব বুলি কৈছিল। দ্বিতীয় তিমঠিয় 3:5 মানুহবিলাক দেখাত অতি ধৰ্মপৰায়ণ। আজি তথাকথিত খ্ৰীষ্টিয়ানবিলাকে জাক জমক ধাৰ্মিকতা দেখুৱায়। পাচনি পৌলে তেনেকুৱা মানুহক ভক্তিৰ আকাৰধাৰী বুলিহে কৈছে। চূণ অলপ ধুনীয়াকৈ সানি দৈৰ বাচনত থৈ দিলে দেখাত দৈ যেন লাগিব পাৰে, কিন্তু কেতিয়াও দৈ হ'ব নোৱাৰে। ইয়াত ঈশ্বৰে যি বিশেষ অভিযোগ আনিছে, সেইটো আমি আমাৰ বাবে এটা বিপদ সংকেত জনোৱা ৰঙা লাইটৰ নিচিনা বুলি ধৰিব লাগে। এইটো এটা বিশেষ বাৰ্তা সেইসকল লোকৰ প্ৰতি যিসকলে গীৰ্জালৈ যায়, উপদেশ শুনে, অতি গুঢ়া, অতি ৰক্ষণশীল, আৰু তেওঁলোকে প্ৰাৰ্থনাৰ শেষত আমেন বুলিও কয়। তেওঁলোকে ধাৰ্মিক ধাৰ্মিক কথাও কৈ থাকিব পাৰে অনৰ্গলভাৱে। তেওঁলোকে নিৰহ নৈতিকতাক লৈয়েই সন্তুষ্ট থাকিব পাৰে। তেওঁলোকে কিছুমান তত্ত্বক খামুচি ধৰি থাকে আৰু তাতেই সন্তুষ্ট থাকে। কিন্তু তেওঁলোকে তেনেদৰে উপাসনা কৰি আচলতে ঈশ্বৰক হেয় জ্ঞান কৰাৰ নিচিনাহে হয়। এজন বিখ্যাত প্ৰচাৰকে এইবুলি কৈছিল, ৰাস্তা ঘাটত চলি থকা অশ্লীলতাতকৈ মই ঈশ্বৰৰ গৃহত চলা অশ্লীলতাকহে বেছি ভয় কৰোঁ। ৰাস্তাৰ অশ্লীলতা অতি বেয়া বুলি আমি কিন্তু জানো। আপুনি হয়তো ক'ব পাৰে, মইতো ঈশ্বৰলৈ কেতিয়াও বেমাৰী পশু বলি হিচাপে আগবঢ়োৱা নাই। কিন্তু ঈশ্বৰে ইয়াত কি কৈছে অলপ মন কৰকচোন। তোমাৰ দেশাধিপতিৰ আগত তাক উপহাৰস্বৰূপে দিয়াচোন। বাহিনীবিলাকৰ জিহুৱাই কৈছে, তেওঁ তোমালৈ প্ৰসন্ন হ'বনে বা তোমাকে গ্ৰাহ্য কৰিবনে? অৰ্থাৎ আপুনি আপোনাৰ বৃদ্ধ বেমাৰী পশুটোৰে কৰ দিবলৈ চেষ্টা কৰকচোন। এইটো মন কৰিবলগীয়া প্ৰশ্ন। আপুনি বাৰু ঈশ্বৰলৈ যিমান দিয়ে তাতকৈ বেছি কৰ কাটল দিয়ে নেকি? আমি স্পষ্টভাৱেই ক'ব খুজিছো, যদি আপুনি যিমান কৰ কাটল দিয়ে তাতোকৈ কমহে ঈশ্বৰলৈ দিয়ে, তেনেহ'লে আপুনি লাজ পোৱা উচিত। আমি বিশ্বাস কৰোঁ, যেতিয়া সচৰাচৰ মণ্ডলী এটাত দান সংগ্ৰহ কৰা হয়, তেতিয়া তাত ইমান লাজ লগা কথা চলে যে চহৰৰ এন্ধাৰ গলি এটাতো ইমান লাজ লগা কথা নচলে। কিয়? কাৰণ আজি গীৰ্জাঘৰৰ ভিতৰত যথেষ্ট অভিনয়, দুতলীয়া স্বভাৱৰ ব্যৱহাৰ আদি চলি থাকে। এজন অতি ধনী মানুহ আছিল। তেওঁ যথেষ্ট দান দক্ষিণা আগবঢ়াইছিল। তেওঁ দান দিবলৈ ভাল পায় আৰু দিয়ে যদিহে তেওঁৰ নামেৰে এটা ঘৰ সাজি দিয়ে। বহুতো মানুহে দান আগবঢ়াব খোজে যদিহে তেওঁলোকৰ নামটো চকুত পৰাকৈ লিখি থোৱা হয় নাইবা জনাই দিয়া হয়। কিন্তু আমি তেনে কৰাটো ভাল নহয়। যদিহে আপুনি কোনো পৰিচৰ্যালৈ দান আগবঢ়ায়, আপুনি ঈশ্বৰৰ উদ্দেশ্যেই দিয়া উচিত। তাৰ বিনিময়ত আপোনাৰ নাম বিচৰাটো উচিত নহয়। কিন্তু বহুতো ডাঙৰ ডাঙৰ মানুহে নিজৰ নামটো প্ৰকাশ কৰিবৰ বাবেহে দান আগবঢ়ায়। নিজৰ নামত যশস্য অৰ্জন কৰিবলৈ বিচাৰি থকা এনে মানুহবিলাকক প্ৰভু যীশুৱে কিন্তু প্ৰশংসা কৰা নাই, বৰং সমালোচনাহে কৰিছে। তেওঁ কৈছিল, ফৰিচীবিলাকে যেতিয়া বাটত গৰীবক দান আগবঢ়ায়, তেতিয়া কোনোবা এজনক লগতে ৰাখে পেঁপা বজাই থাকিবলৈ, যাতে সকলোৱে কথাটো মন কৰে আৰু তেওঁক প্ৰশংসা কৰে। কিন্তু আমি তেনেকুৱা হ'ব নালাগে বুলি তেওঁ কৈছিল। ফৰিচীবিলাকে যেতিয়া তেনেদৰে ঢাক ঢোল বজাই বাটে বাটে দান দি ফুৰিছিল, তেতিয়া বেলেগ মানুহবিলাকে তেওঁলোকলৈ আঙুলিয়াই নিশ্চয় কৈছিল, সেই ফৰিচীজনক চোৱাচোন, তেওঁ বৰ দানশীল দেই, তেওঁ আলিবাটত দুখীয়াক দান দিছে, চোৱাচোন কিমান ভাল কথা। এবাৰ এজন বিখ্যাত শিক্ষকে এটা মণ্ডলীলৈ গৈছিল বিশেষ বাৰ্তা দিবলৈ। সেই মণ্ডলীৰ এজন অতি ধনী মানুহে তেওঁক প্ৰথমে এখন ৰেষ্টুৰালৈ লৈ গৈছিল আহাৰ খুৱাবলৈ। ধনী লোকজনে ৰেষ্টুৰাত বেহেৰাজনক টিপছ হিচাপে 50 টকা দিয়া তেওঁ নিজে দেখিছিল। আহাৰ কৰাৰ পাছত তেওঁলোক গীৰ্জালৈ গ'ল আৰু উপাসনা আৰম্ভ হ'ল। সেই গীৰ্জাঘৰৰ পালকে সেই ধনী মানুহজনক মঞ্চলৈ মাতিলে আৰু প্ৰাৰ্থনাৰ গুৰি ধৰিবলৈ অনুৰোধ কৰিলে। তেওঁ অতি ধনী আৰু প্ৰভাৱশালী লোক আছিল, গতিকে তেওঁক তেনেদৰে সদায় আগস্থান দিয়াটো এটা নিয়মিত কথা যেন হৈ পৰিছিল। তাৰ পাছত যেতিয়া দান সংগ্ৰহ কৰা হৈছিল, তেতিয়া সেই ধনী মানুহজনে মাত্ৰ 20 টকা দান আগবঢ়ালে। সেইটো দেখি সেই বিখ্যাত শিক্ষকজনে মনতে ভাবিলে, এই মানুহজনে হোটেলৰ বেহেৰাজনক টিপছ হিচাপে যিমান টকা দিলে, ঈশ্বৰক আনকি তাতকৈও কমহে দিলে। প্ৰভু যীশুৱে ধৰ্মধামত মানুহবিলাকে কেনেকৈ দান আগবঢ়ায় সেইটো চাই আছিল। তেতিয়া নিশ্চয় কিছুমান মানুহে মনতে ভাবিছিল, মই কেনেকৈ দান আগবঢ়াওঁ সেইটো তেওঁ চাই থকাৰ কি প্ৰয়োজন। কিন্তু আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে আজিকালি দেওবাৰে গীৰ্জাত যেতিয়া আমি দান আগবঢ়াওঁ, তেতিয়া তেওঁ আমাক চাই থাকে, আমি কেনেকৈ দান আগবঢ়াওঁ সেইটো তেওঁ লক্ষ্য কৰি থাকে। আপুনি বাহিৰত হোটেলত পেট ভৰাই খালে যিমান টকা খৰচ কৰে, সিমান দান বাৰু গীৰ্জাঘৰত দিয়েনে? আপুনি আনৰ প্ৰশংসা পাব পৰা ঠাইত যিমান উদাৰভাৱে দান দিয়ে, সিমানখিনি বাৰু প্ৰভুৰ কামৰ বাবে দিয়েনে? প্ৰিয় শ্ৰোতা, আজিও বৃদ্ধ বেমাৰী জন্তু মানুহে বলি দিবলৈ গীৰ্জালৈ আনিয়েই আছে। ইছৰাইলৰ লোকবিলাকে তেনেকুৱাই কৰি আছিল, আৰু আমি মনত ৰখা উচিত যে ঈশ্বৰে সেইটোলৈ চকু মুদি থকা নাছিল। ঈশ্বৰে কেনে চোকা ভাষাৰে কৈছে মন কৰকচোন, আৰু তোমালোকে বলিদানৰ অৰ্থে অন্ধ পশু উৎসৰ্গ কৰা, তোমালোকে খুৰা আৰু ৰুগীয়া পশু উৎসৰ্গ কৰা, তোমাৰ দেখাধিপতিৰ আগত তাক উপহাৰ স্বৰূপে দিয়াচোন। বাহিনীবিলাকৰ জিহুৱাই কৈছে, তেওঁ তোমালৈ প্ৰসন্ন হ'বনে বা তোমাক গ্ৰাহ্য কৰিবনে? প্ৰিয় শ্ৰোতা, ঈশ্বৰে কি কৈছে তাকেই মাত্ৰ আমি ইয়াত কৈ আছো। তেওঁ ইয়াত অতি স্পষ্টভাৱে কৈছে যে আপুনি তেওঁক ৰুগীয়া জন্তু আগবঢ়াব নোৱাৰে বা আগবঢ়াব নালাগে। আপুনি ৰুগীয়া জন্তু কৰ বা খাজনা হিচাপে আগ নবঢ়ায়। আপুনি আজি কৰ হিচাপে যিমান দিয়ে, সিমান বা তাতকৈ অধিক ঈশ্বৰলৈ দিয়েনে বাৰু? আপুনি হয়তো ক'ব পাৰে, মইতো কৰ দিবই লাগিব, নিশ্চয় লাগিব, কিন্তু ঈশ্বৰলৈ দিয়াৰ ক্ষেত্ৰত আপুনি কি কৰিব? আৰু এই কামটো প্ৰেমৰ ভিত্তিত হ'ব লাগিব। প্ৰভু যীশুৱে কৈছিল, তোমালোকে যদি মোক প্ৰেম কৰা, মোৰ আজ্ঞাবোৰ পালন কৰিবা। জোহন 14:15। আজি আমি কোনো বিধি বিধান বা বাধ্যবাধকতাৰ অধীন নহয়, কিন্তু মুচিৰ বিধানত দশমাংশ মাত্ৰ এবিধ নাছিল। আমি জানো দুবিধ দশমাংশ আছিল, কিছুমানে ভাবে তিনিবিধ আছিল বুলি। গতিকে মানুহবিলাকে ঈশ্বৰলৈ প্ৰায় 30% আয় দান হিচাপে আগবঢ়াব লাগিছিল বুলি আমি ক'ব পাৰোঁ। প্ৰভু যীশুৱে ধৰ্মধামত মানুহবোৰে দান দিয়া চাই থাকোঁতে দেখিছিল যে ধনীসকলে শকত পৰিমাণৰ ধন আগবঢ়োৱা মানুহবিলাকৰ চকুত পৰিছিল, কিন্তু তেওঁ প্ৰশংসা কৰা নাছিল, কাৰণ তেওঁলোকে নিজৰ বাবে তাতকৈ বহু বেছি ধন ৰাখিছিল। কিন্তু দুখীয়া বিধৱাগৰাকী আগবঢ়োৱা মুদ্ৰাটি আচলতে একোৱেই নাছিল, কিন্তু প্ৰভু যীশুৱে সেই মুদ্ৰাটোকেই আঁকোৱালি লৈ চুমা খাই স্বৰ্গৰ সোণ যেন কৰিছিল আৰু কৈছিল যে সেই বিধৱাগৰাকীয়ে সকলোতকৈ বেছিকৈ দান আগবঢ়ালে। এনেদৰে বহুতো দুখীয়া বিধৱা আদিয়ে আগবঢ়োৱা ক্ষুদ্ৰ ক্ষুদ্ৰ দানেৰেই আজি পৃথিৱীৰ বহুতো পৰিচৰ্যা চলি থাকে। মলাখীৰ দিনৰ ইছৰাইলীয় লোকসকলে বৰ চতুৰালি কৰিছিল। যেতিয়া কোনো বৃদ্ধ জন্তুৰ বেমাৰ হয় নাইবা সৰু ভেড়া এটিৰ হাড় ভাঙে, তেওঁলোকে বেণ্ডেজ বান্ধি ততাতৈয়াকৈ মন্দিৰলৈ লৈ যায় আৰু ঈশ্বৰলৈ বলি হিচাপে আগবঢ়ায়। কিন্তু এনে বলি ঈশ্বৰে গ্ৰহণ নকৰে বুলি জনাইছে। আজি ঈশ্বৰলৈ আগবঢ়োৱা কিমানবোৰ দান বাৰু তেওঁৰ গ্ৰহণযোগ্য হয়? আজি খ্ৰীষ্টীয় বিশ্বাসী এজনে আগবঢ়োৱা যিকোনো দান পুৰণি নিয়মৰ দিনত পুৰোহিতে বলি আগবঢ়োৱাৰ নিচিনা হয়। খ্ৰীষ্টীয় বিশ্বাসীসকল আজি ঈশ্বৰৰ আগত পুৰোহিতৰ নিচিনা, আৰু আমি অনুগ্ৰহেৰে দিব লাগে। তাৰমানে আমি যিমান পাৰোঁ কমকৈ দিব লাগে এনে নহয়। আজি কিন্তু প্ৰতি ৰবিবাৰে গীৰ্জাত ঈশ্বৰক অপমান কৰাৰ নিচিনা হয়। কোনোবাই ক'ব পাৰে, কোনোবাই জানো দেওবাৰে গীৰ্জাৰ পৰা কিবা চুৰ কৰে, কিন্তু কথাটো তেনেকুৱাই হয়। ইছৰাইলীয়বিলাকেও ঈশ্বৰৰ পৰা চুৰ কৰা যেন হৈছিল, কাৰণ তেওঁলোকৰ বলিবোৰৰ বাবে তেওঁলোকে একো ত্যাগ কৰিব লগা হোৱা নাছিল। সেইবোৰ অতি ডাঙৰ হলেও মূল্যহীন যেন আছিল। প্ৰিয় শ্ৰোতা, আজি আমি যদি কোনো ত্যাগ স্বীকাৰ নকৰাকৈ কিবা দান ঈশ্বৰলৈ আগবঢ়াওঁ, সেয়াও ঈশ্বৰৰ পৰা চুৰ কৰাৰ নিচিনাই হয়। বহুতো মানুহে ক্ৰিকেট খেল এখন চাবলৈ 500 টকাৰ টিকেট কিনে, কিন্তু ঈশ্বৰে কয়, যদি তুমি তেনে খেল এখন চাবলৈ 100,000 টকা খৰচ কৰা আৰু মোলৈ দানস্বৰূপে মাত্ৰ 10 টকা আগবঢ়োৱা, আৰু যদি মোৰ বাবে কিবা এটা কৰা বুলি সন্তুষ্ট হৈ থাকা, তেন্তে তুমি ভুল কৰিছা। কিয়? কাৰণ তুমি হোটেলৰ বেহেৰা এজনক টিপ্ছ হিচাপে যিমান দিয়া, মোক আনকি সিমানখিনিও নিদিয়া। এই কথাটো অতি চোকা ভাষাৰ হলেও কিন্তু সত্য। চিন্তা কৰি চাওকচোন। 9 নম্বৰ পদ, মই এতিয়া মিনতি কৰোঁ, ঈশ্বৰ আমালৈ দয়ালু হ'বৰ নিমিত্তে তেওঁৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা। তোমালোকৰ হাতৰ দ্বাৰাই সেই কাৰ্য হৈছে। বাহিনীবিলাকৰ জিহুৱাই কৈছে, তেওঁ তোমালোকৰ কোনোজনক গ্ৰহণ কৰিবনে? এই মানুহবিলাকে বাহ্যিকভাৱে ধাৰ্মিক দেখুৱাই আছিল, আৰু অন্তৰত এই কথা অনুভৱেই কৰা নাছিল যে তেওঁলোকৰ সম্বন্ধ ঈশ্বৰৰ সৈতে ঠিক হৈ থকা নাই। তেওঁলোকৰ হৃদয়বোৰ কলুষিত, গতিকে তেওঁলোকে আগবঢ়োৱা বলিও কলুষিত। 10 নম্বৰ পদটো পঢ়ি দিম, তোমালোকে মোৰ যজ্ঞবিধিৰ ওপৰত বৃথাই জুই নজ্বলাবৰ নিমিত্তে দুৱাৰ বন্ধ কৰিবলৈ তোমালোকৰ মাজত এজন থকা হলে কেনে ভাল আছিল। বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই তোমালোকত একো সন্তোষ নাপাওঁ, আৰু তোমালোকৰ হাতৰ পৰা মই কোনো বলি গ্ৰহণ নকৰোঁ। ঈশ্বৰে কৈছে, তোমালোকে এই যে ৰীতি নীতিবোৰ পালন কৰি আছা, এইবোৰ অৰ্থহীন, এইবোৰৰ পৰা একো লাভ নাই। কিন্তু তেওঁলোকে সেইবোৰকেই পালন কৰি গৈছিল। 11 নম্বৰ পদ, কিয়নো সূৰ্য উদয় হোৱা ঠাইৰ পৰা অস্ত হোৱা ঠাইলৈকে পৰজাতিবিলাকৰ মাজত মোৰ নাম মহান, আৰু প্ৰত্যেক ঠাইত মোৰ নামেৰে ধূপ জ্বলোৱা আৰু সূচী নৈবেদ্য উৎসৰ্গ কৰা হৈছে। কাৰণ বাহিনীবিলাকৰ জিহুৱাই কৈছে, মোৰ নাম পৰজাতিবিলাকৰ মাজত মহান। ইছৰাইলৰ লোকসকলে তেওঁলোকে যিদৰে ঈশ্বৰৰ সেৱা কৰিছিল তাৰ যোগেদি ঈশ্বৰৰ বদনাম আনিছিল। চলোমনৰ দিনৰ নিচিনাকৈ তেওঁলোকে ঈশ্বৰৰ সেৱা কৰা নাছিল, কাৰণ চলোমনৰ দিনত সেই ৰাণী ছেবাই তেওঁলোকৰ দেশ যেতিয়া চাবলৈ আহিছিল, তেওঁ গোটেই কথাবোৰ দেখি অতি চমক খাইছিল। কিন্তু এতিয়া ঈশ্বৰক নজনাসকলে ইছৰাইলীয় লোকৰ দ্বাৰা পালনীয় ৰীতি নীতি আদিৰ যোগেদি একো আকৰ্ষণ লাভ কৰা নাছিল। ঈশ্বৰে কৈছে যে এনে দিন আহিব যেতিয়া পৰজাতীয় লোকবিলাকৰ মাজত তেওঁৰ নাম অতিশয় গৌৰৱান্বিত হ'ব। এই কথা আজিলৈকে ফলিওৱা নাই। এই কথাটো খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ সময়তহে ফলিয়াব। আজি জাতিবিলাকৰ মাজত ঈশ্বৰৰ নাম মহিমান্বিত হোৱা নাই, আৰু প্ৰত্যেক ঠাইত মোৰ নামেৰে ধূপ জ্বলোৱা আৰু সূচী নৈবেদ্য উৎসৰ্গ কৰা হৈছে। ধূপ মানে প্ৰাৰ্থনা, আৰু সূচী নৈবেদ্য মানে খ্ৰীষ্ট। কাৰণ বাহিনীবিলাকৰ জিহুৱাই কৈছে, মোৰ নাম পৰজাতিবিলাকৰ মাজত মহান। ঈশ্বৰে আচলতে ইছৰাইল জাতিক এইকাৰণেই বাছি লৈছিল যাতে তেওঁলোক আন জাতিবিলাকৰ আগত ঈশ্বৰ জিহুৱাৰ সাক্ষী হ'ব পাৰে। এতিয়া পঢ়ি দিম 12 নম্বৰ পদটো, কিন্তু জিহুৱাৰ মেজ অসুচী, তাৰ পৰা যি পোৱা হয় সেয়ে, অৰ্থাৎ তেওঁৰ ভোজন দ্ৰব্য তুচ্ছ, এইবুলি কৈ তোমালোকে মোৰ নাম অপবিত্ৰ কৰিছা। ইছৰাইলৰ লোকসকলৰ কাৰণেই পৰজাতীয় লোকসকলে ঈশ্বৰৰ নামৰ নিন্দা কৰিছিল, কাৰণ ইছৰাইলৰ লোকবিলাকৰ অন্তৰ আছিল কলুষিত, আৰু তেওঁলোকে পালন কৰা ৰীতি নীতিবিলাকো আছিল ফোপোলা আসোঁৱাহপূৰ্ণ। প্ৰিয় শ্ৰোতা, আজি আপুনি কেনেদৰে ঈশ্বৰৰ প্ৰতি সেৱা আগবঢ়াই আছে? আপোনাৰ জীৱনৰ যোগেদি ঈশ্বৰ গৌৰৱান্বিত হৈছেনে, নে আপোনাৰ জীৱনে প্ৰভু যীশুৰ নামলৈ কলংক আনি আছে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
কুচিতি।